গালাতিয়া অধ্যায় 4। কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশু হৈ থাকে মানে সৰ্বস্বৰ গৰাকী হলেও তাত আৰু দাসত একো প্ৰভেদ নাই। কিন্তু পিতৃ নিৰূপিত কাললৈকে সি ৰখীয়া শিক্ষক ঘৰগিৰিবিলাকৰ অধীনত থাকে। তেনেকৈ আমিও শিশুকালত জগতৰ প্ৰাথমিক বিধিৰ অধীনত দাস আছিল। কিন্তু পাছে কাল সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তোলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱা কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ এইবুলি মাতে। এইকাৰণে তুমি আৰু দাস নহৈ পুত্ৰ হৈছা। আৰু যদি পুত্ৰ হৈছা, তেন্তে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছা। যি হওক, পূৰ্বে যেতিয়া তোমালোকে ঈশ্বৰক নাজানিছিলা, তেতিয়া যিবোৰ স্বাভাৱিক ৰূপে ঈশ্বৰ নহয় সেইবোৰৰ দাস্য কৰ্ম কৰিছিলা। কিন্তু এতিয়া তোমালোকে ঈশ্বৰৰ পৰিচয় পালা, এনেকি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হলা। এনেস্থলত কেনেকৈ পুনৰাই সেই দুৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলতি আকৌ নতুনকৈ তাৰ দাস্য কৰ্ম কৰিবলৈ ইচ্ছা কৰিছা? তোমালোকে বিশেষ বিশেষ দিন, মাহ, তিথি আৰু বছৰ এইবোৰ মানিছা। তোমালোকৰ নিমিত্তে মই যি পৰিশ্ৰম কৰিলোঁ সেয়ে কিজানি কেনেবাকৈ ব্যৰ্থ হয়। তোমালোকৰ অৰ্থে মোৰ এই ভয় আছে। হে ভাইবিলাক, বিনয় কৰি কৈছো, তোমালোক মোৰ নিচিনা হোৱা, কিয়নো ময়ো তোমালোকৰ নিচিনা হৈছো। তোমালোকে মোৰ একো অপকাৰ কৰা নাছিলা। মোৰ শৰীৰৰ দুৰ্বলতাৰ কাৰণে মই যে প্ৰথমবাৰ তোমালোকৰ আগত শুভ বাৰ্তা প্ৰচাৰ কৰিছিলোঁ তাক তোমালোকে জানা। আৰু মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল তাক তোমালোকে হেয় জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিলা, বৰং ঈশ্বৰৰ এক দূত, এনেকি খ্ৰীষ্ট যীশুৰ নিচিনাকৈ মোক গ্ৰাহ্য কৰিছিলা। তেন্তে তোমালোকৰ তেতিয়াৰ সেই আত্মধন্যবাদ এতিয়া ক'ত? কিয়নো তোমালোকৰ পক্ষে মই এই সাক্ষ্য দিছো যে সাধ্য হোৱা হলে তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন। তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোনে? সেই লোকে যে উত্তম ৰূপে তোমালোকৰ তত্ত্ব লৈছে এনে নহয়, কিন্তু তোমালোকে যেন তেওঁবিলাকৰহে তত্ত্ব লোৱা এই আশয়েৰে তোমালোকক পৃথক ৰাখিবলৈ ইচ্ছা কৰিহে লৈছে। কিন্তু সদায় উত্তম বিষয়ত তত্ত্বপ্ৰাপ্ত হোৱা ভাল। অকল মই তোমালোকৰ তাত উপস্থিত থাকোঁতেহে এনে নহয়, কিন্তু সদায় ভাল। হে মোৰ বোপাহঁত, যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে মই তোমালোকৰ নিমিত্তে আকৌ প্ৰসৱ বেদনা ভোগ কৰিছো। আৰু তোমালোকৰ তাত এতিয়া উপস্থিত হৈ আন মাতেৰে কথা ক'বলৈ ইচ্ছা যায়, কিয়নো তোমালোকৰ বিষয়ে মোৰ সংশয় হৈছে। হে বিধানৰ অধীন হ'ব খোজাবিলাক, মোক কোৱাচোন, তোমালোকে বিধানৰ কথা নুশুনানে? কিয়নো লিখা আছে যে আব্ৰাহামৰ দুজন পুত্ৰ আছিল, বেটীৰ গৰ্ভত উপজা এজন, স্বাধীনাজনীৰ গৰ্ভত উপজা এজন। কিন্তু বেটীৰ যিজন সি মাংস অনুসাৰে জন্মিছিল, কিন্তু স্বাধীনাজনীৰে যিজন সেইজন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল। এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাৱাৰ্থ আছে, কিয়নো এই দুজনীয়েই দুই নিয়ম হৈছে। এক নিয়ম চিনয় পৰ্বতৰ পৰা হোৱা আৰু বন্দী অৱস্থাৰ অৰ্থে প্ৰসৱ কৰা, সেই হৈছে হাগাৰ। কিয়নো আৰৱ দেশত হাগাৰ শব্দৰ অৰ্থ চিনয় পৰ্বত, আৰু বৰ্তমানে থকা জেৰুচালেমকো বুজায়, কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছে। কিন্তু ঊৰ্ধ লোকত থকা জেৰুচালেম স্বাধীনা, সেই হৈছে আমাৰ মাতৃ। কিয়নো লিখাও আছে,
হে প্ৰসব্দ কৰা বন্ধ্যা আনন্দ কৰা, হে প্ৰসব বেদনাহীন স্ত্ৰী বৰমাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা, কিয়নো সধবাজনীতকৈ অনাথাজনীৰ সন্তান অধিক।
হে ভাইবিলাক, ইছাহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছো, কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱাজনে আত্মা অনুসাৰে জন্ম পোৱাজনক তাৰণা কৰিলে, তেনেকৈ এতিয়াও হৈছে। কিন্তু শাস্ত্ৰই কি কয়?
বেটী আৰু তাইৰ পুতেকক খেদি দিয়া, কিয়নো স্বাধীনাজনীৰ পুতেকে সৈতে বেটীৰ পুতেক উত্তৰাধিকাৰী নহ'ব।
এতেকে হে ভাইবিলাক, আমি বেটীৰ সন্তান নহওঁ, সেই স্বাধীনাজনীৰ সন্তান হওঁ।